এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। লখিমপুৰ জিলা প্ৰশাসনে আজি নাওবৈচাৰ ফুকন দলনি 234 বিঘা ভূমিত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে উচ্ছেদ অভিযান সুকলমে সম্পন্ন হৈছে। প্ৰশাসনে ফুকন দলনিৰ 114টা পৰিয়াললৈ জাননী জাৰি কৰিছিল। উচ্ছেদৰ পূৰ্বে 90% পৰিয়ালে নিজৰ বাসগৃহ খালী কৰি অইন স্থানলৈ আঁতৰি যায়। জিলাখনত 3000 বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে লক্ষ্য স্থিৰ কৰিছে। ইপিনে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কাইলৈ পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ 2 নম্বৰ নেঘেৰী বিলত উচ্ছেদ চলাব। প্ৰায় 70খন এক্সকেভেটৰৰ লগতে কেইবা শতাধিক বনকৰ্মী, আৰক্ষী আৰু প্ৰশাসনৰ লোক উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে। অঞ্চলটোত জাননী লাভ কৰা অধিকাংশ পৰিয়ালে উচ্ছেদৰ পূৰ্বে বয় বস্তু সামৰি নেঘেৰী বিল ত্যাগ কৰিছে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে 14 আগষ্ট পৰ্যন্ত উচ্ছেদ অভিযানৰ পৰা সকাহ দিয়া নেঘেৰী বিলৰ 59টা পৰিয়ালক চিনাক্ত কৰাৰ উদ্দেশ্যে বন বিভাগে ঘৰে ঘৰে গৈ জৰীপ আৰম্ভ কৰিছে। বন বিভাগৰ লোকে প্ৰতিটো পৰিয়ালৰ দেৱালত ক্ৰমিক নম্বৰ লিখি ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰা পৰিয়ালসমূহ চিনাক্ত কৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে নেঘেৰী বিলত উচ্ছেদ হ'বলগীয়া 205টা পৰিয়ালৰ ভিতৰত 74টা পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নেঘেৰী বিলৰ 59টা আৰু নাম্বৰ বনাঞ্চলৰ 15টা পৰিয়াললৈ সাময়িকভাৱে সকাহ দিছিল আৰু পৰিয়ালকেইটাৰ বাবে উচ্ছেদৰ সময়সীমা 14 আগষ্টলৈ বঢ়াই দিছিল। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে মঙলদৈ মাজিকুচি সংযোগী পথ নিৰ্মাণত অনুমোদন জনাইছে। উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত প্ৰায় 45 কোটি 31 লাখ টকা ব্যয়েৰে 15 কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱা নিৰ্মাণ কৰা হ'ব। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পথছোৱাই দৰং আৰু ওদালগুৰি জিলাক পোনপটীয়াকৈ সংযোগ কৰিব আৰু মঙলদৈ আৰু ভেৰগাঁৱৰ মাজৰ দূৰত্ব 7.2 কিলোমিটাৰ হ্ৰাস কৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই খণ্ডৰ সৈতে জড়িত লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে। নতুন দিল্লীত আজি আয়োজিত কাৰ্যসূচীত কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে হস্ততাঁত খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিপিনীসকলক সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে। দেশৰ কমেও 650গৰাকী শিপিনী, বিদেশী ক্ৰেতা, বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াই এই সমাৰোহত অংশ লয়। কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব নীলম স্বামীৰাওৱে এই অনুষ্ঠানত অংশ লয়। মন্ত্ৰী বিমল বৰাই আজি ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সন্দৰ্ভত ইউৰোপীয় সংঘৰ কেইবাগৰাকী বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই এই অনুষ্ঠানত অংশ লৈ হস্ততাঁত খণ্ডলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 50গৰাকী শিপিনীক সন্মান আগবঢ়ায়। মাজুলীৰ কমলাবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প অধীক্ষকৰ কাৰ্যালয়তো এই দিৱস উদযাপন কৰা হয়। জিলাখনৰ কেইবাগৰাকীও হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সৈতে জড়িত ব্যক্তিক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগে যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে। পৰিবহণ বিভাগে হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰোহী অথবা চাৰিচকীয়া বাহনত ছিট বেল্ট ব্যৱহাৰ নকৰা চালকক জৰিমনা বিহিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ জিলা পৰিবহণ বিভাগে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ই চালান কাটি প্ৰায় 7.95 কোটি ৰাজহ সংগ্ৰহ কৰিছে। সকলো চালককে যান বাহন আইন মানি চলিবলৈ জিলা পৰিবহণ বিষয়া শৈলেন দাসে আহ্বান জনাইছে। আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ উদ্যোগত কাইলৈ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কেইটামান বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা 9:30 বজাৰ পৰা আকাশবাণীৰ 90 বছৰ শীৰ্ষক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল 90 বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্নাৱলী থাকিব। বিশিষ্ট কুইজ পৰিচালক দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই এই প্ৰতিযোগিতা পৰিচালনা কৰিব। দুজনকৈ সদস্য থাকিবলগীয়া দলটো একেখন শৈক্ষিক প্ৰতিষ্ঠান অথবা ভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰো হ'ব পাৰে। কাইলৈ দিনৰ 1 বজাৰ পৰা আকাশবাণীৰ 90 বছৰীয়া পৰিক্ৰমা, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক পৰম্পৰা, ঘটনা পৰিঘটনা সামৰি অসমীয়াত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰ দিহা কৰিছে। এই অনুষ্ঠানৰ অংশ হিচাপে অহা 9 আগষ্টৰ নিশা 8:02 দৃষ্টিপাতত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰৰ দিহা কৰা হৈছে। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ আনটোল্ড ষ্টৰিজ অব দ্য ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া ৰচক তথা বিশিষ্ট সাংবাদিক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।